গণনা পুস্তক 14 অধ্যায়। ইজৰাইলৰ সন্তানসকলে বিদ্ৰোহ আচৰণ কৰা আৰু তাৰ দণ্ড। পাছত গোটেই সমাজে বৰকৈ ক্ৰন্দন কৰিলে। সেই ৰাতি তেওঁলোকে সকলোৱে চকুলো টুকিলে, আৰু ইজৰাইলৰ সন্তানসকলৰ সকলোৱে মুচি আৰু হাৰুণৰ অহিতে নিন্দা কৰিবলৈ ধৰিলে। আৰু গোটেই সমাজে তেওঁলোকৰ আগতে ক'লে, হাই হাই, আমি এই মৰুভূমিত মৰাতকৈ মিছৰ দেশতেই মৰা হ'লে কেনে ভাল আছিল। জিহুৱাই আমাক তৰোৱালৰ আগত পেলাবলৈ আৰু আমাৰ পত্নীসকল আৰু আমাৰ কণমানীসকলক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিছৰ দেশলৈ উলটি যোৱা জানো আমাৰ পক্ষে ভাল নহয়। পাছত তেওঁলোকে ইজনে সিজনক ক'লে, আহা, আমি কোনো এজনক প্ৰধান কৰি লৈ মিছৰ দেশলৈ উলটি যাওঁ ব'লা। তেতিয়া মুচি আৰু হাৰুণে ইজৰাইলৰ সন্তানসকলৰ সমাজৰ আৰু তেওঁলোকৰ গোটেই গোট খোৱা সমাজৰ আগত উবুৰি হৈ পৰিল। দেশ গুপুতে চাই অহাসকলৰ মাজত নুনৰ পুত্ৰ জিহুচুৱা আৰু জিফুনীৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালিলে। ইজৰাইলৰ সন্তানসকলৰ গোটেই সমাজক ক'লে, আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ সেয়ে যাৰ পাৰ নাই উত্তম দেশ। জিহুৱাই যদি আমাক সন্তোষ পায় তেন্তে তেওঁ আমাক সেই দেশলৈ নিব। গাখীৰ আৰু মৌ জোল বোৱা সেই দেশ আমাক দিব। কেৱল তোমালোকে কোনো ধৰণৰ জিহুৱাৰ বিৰুদ্ধে বিদ্ৰোপ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা, কিয়নো তেওঁলোক আমাৰ ভক্ষণস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ জিহুৱা আমাৰ সংগত আছে, তেওঁলোকলৈ ভয় নকৰিবা। কিন্তু গোটেই সমাজে তেওঁলোকক হিল দলিয়াই বধ কৰিবলৈ ক'লে। তাতে সাক্ষাৎ কৰা তম্বুত জিহুৱাৰ প্ৰতাপ ইজৰাইলৰ সন্তানসকলৰ আগত প্ৰকাশিত হ'ল। পাছত জিহুৱাই মুচিক ক'লে, এই লোকসকলে কিমান দিন মোক সেৱজ্ঞান কৰিব, আৰু তেওঁলোকৰ মাজত মই দেখুওৱা আটাইবোৰ চিন দেখিও তেওঁলোকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব। মই মহামাৰীৰ দ্বাৰাই তেওঁলোকক আঘাত কৰিম আৰু তেওঁলোকৰ আধিপত্য গুচাম, আৰু তেওঁলোকতকৈ তোমাকেই ডাঙৰ আৰু বলৱান জাতি কৰিম। মুচিয়ে জিহুৱাক ক'লে, তেনে কৰিলে মিছৰীয়াসকলে তাক শুনিবলৈ পাব, কিয়নো সিহঁতৰে মাজৰ পৰা তুমি নিজ শক্তিৰ দ্বাৰাই এই লোকসকলক উলিয়াই আনিলা, আৰু তেওঁলোকে এই দেশ নিবাসীসকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে যে তুমি জিহুৱা এই লোকসকলৰ মাজত আছা। তুমি জিহুৱাই সন্মুখাসন্মুখীকৈ তেওঁলোকক দৰ্শন দি থাকা। তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে, আৰু তুমি দিনত মেঘস্তম্ভ আৰু ৰাতি অগ্নিস্তম্ভ তেওঁলোকৰ আগে আগে যোৱা। এতিয়া যদি তুমি এই লোকসকলক এজনক মৰাৰ দৰে মাৰা, তেন্তে এই যি আন জাতিসমূহে তোমাৰ যশস্যাৰ কথা শুনিছে সিহঁতে ক'ব, জিহুৱাই এই লোকসকলক যি দেশ দিবলৈ শপত কৰিছিল সেই দেশলৈ তেওঁলোকক নিবলৈ তেওঁ অসমৰ্থ হ'ল, এইকাৰণে অৰণ্যত তেওঁলোকক মাৰিলে। এতিয়া মই এই নিবেদন কৰোঁ যে জিহুৱা ক্ৰোধধীৰ আৰু দয়াটো মহান, অপৰাধ আৰু আজ্ঞা লংঘন ক্ষমা কৰোতা। তথাপি তেওঁ অৱশ্যে দোষীক নিদোষী নকৰে আৰু তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তানসকলক পিতৃসকলৰ অপৰাধৰ প্ৰতিফল দিওঁতা। তুমি এই কথা কোৱা মতে প্ৰভুৰ মহৎ প্ৰভাৱ দেখা যাওক। বিনয় কৰোঁ, তুমি মিছৰ দেশৰ পৰা এতিয়ালৈকে এই লোকসকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা। তেতিয়া জিহুৱাই ক'লে, তোমাৰ বাক্য মতে মই তোমালোকক ক্ষমা কৰিলোঁ। তথাপি মই যদি সঁচাকৈ জীৱন্ত ঈশ্বৰ হওঁ আৰু গোটেই পৃথিৱীৰ যদি জিহুৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হয়, তেন্তে তোমালোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিছৰত ও মৰুভূমিত দেখুওৱা মোৰ চিন দেখিও এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে। তেওঁলোকৰ পূৰ্বপুৰুষসকলক মই যি দেশ দিবলৈ শপত কৰিছিলোঁ, তেওঁলোকৰ কোনেও সেই দেশ দেখিবলৈ নাপাব। মোক হেয়জ্ঞান কৰা সকলৰ কোনেও তাক দেখা নাপাব। কিন্তু মোৰ দাস কালেবৰ মন বেলেগ। তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে। এতেকে কেৱল তেওঁ যি দেশত সোমাল, সেই দেশৰ ভিতৰলৈ মই তেওঁক নিম, আৰু তেওঁ বংশই তাক অধিকাৰ কৰিব। অমালিকীয়া আৰু কনানিয়া লোকসকলে উপত্যকাত বাস কৰিছে। কাইলৈ তোমালোকে মোক ঘূৰাই চুফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা। পাছত জিহুৱাই মুচি আৰু হাৰুণক ক'লে, তেওঁ ক'লে, মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমানকাল সহিম? ইজৰাইলৰ সন্তানসকলে মোৰ বিৰুদ্ধে যি যি বকিছিল তাক মই শুনিলোঁ। তুমি তেওঁলোকক কোৱা, জিহুৱাই এই কথা কৈছে, মোৰ জীৱনৰ শপত, তোমালোকে মোৰ কাণত কি ক'লা, অৱশ্যে মই তোমালোকলৈ তাক কৰিম। তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা 20 বছৰ আৰু তাতকৈও অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলো হৰ এই মৰুভূমিত পতিত হ'ব। মই তোমালোকক যি দেশত বাস কৰাবলৈ শপত কৰিছিলোঁ, সেই দেশত তোমালোকে সোমাবলৈ নাপাবা। কেৱল জিফুনীৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ জিহুচুৱা সোমাব। কিন্তু তোমালোকে নিজৰ যি ল'ৰা ছোৱালীবোৰৰ বিষয়ে লোট দ্ৰব্য হ'ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম, আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা তেওঁলোকে তাৰ পৰিচয় পাব। কিন্তু তোমালোকৰ বিষয়ে হ'লে তোমালোকৰ হৰ এই মৰুভূমিত পতিত হ'ব, আৰু তোমালোকৰ সন্তানসকলে 40 বছৰ এই মৰুভূমিত ভ্ৰমি ফুৰিবি। মৰুভূমিত তোমালোকৰ হৰ সংখ্যা পূৰ নহয় মানলৈকে তোমালোকৰ বিবিচাৰৰ ফল সিহঁতে ভোগ কৰিব। তোমালোকে যি 40 দিন দেশ চাই ফুৰিছিলা, সেই দিনৰ লেখ অনুসাৰে 40 বছৰ অৰ্থাৎ 1-1 বছৰ তোমালোকে নিজ নিজ অপৰাধৰ ফল ভোগ কৰিবা। আৰু মোৰ বিপক্ষতা কেনে তাক জানিবলৈ পাবা। মই জিহুৱাই ইয়াক ক'লো, মোৰ বিপৰীতে গোট খোৱা এই গোটেই দুষ্ট সমাজলৈ মই ইয়াক অৱশ্যে কৰিম। এই অৰণ্যত তেওঁলোক নিচেকৈ বিনষ্ট হ'ব, এই ঠাইতে তেওঁলোক মৰিব। পাছত দেশ চাবলৈ মুচিয়ে পঠোৱা যি লোকসকলে উলটি আহি সেই দেশৰ কুযক্ষ কৰি তেওঁৰ অহিতে গোটেই সমাজক বকাইছিল, দেশৰ কুযোগ কৰা সেই লোকসকলৰ জিহুৱাৰ আগত মহামাৰীৰ দ্বাৰাই মৰিল। দেশ চাবলৈ যোৱা সেই লোকসকলৰ মাজত কেৱল নুনৰ পুত্ৰ জিহুচুৱা আৰু জিফুনীৰ পুত্ৰ কালেবো জীয়াই থাকিল। মুচিয়ে ইজৰাইলৰ সন্তানসকলক সেই সকলো কথা যেতিয়া জনালে, লোকসকলে অতিশয় শোক কৰিলে। পাছত তেওঁলোকে ৰাতিপুৱাতে ওলাই পৰ্বতৰ টিঙলৈ উঠিবলৈ উদ্যত হৈ ক'লে, চোৱা, এয়া আমি আছোঁ, জিহুৱাই যি ঠাইৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল, আমি সেই ঠাইলৈ যাওঁ, কিয়নো আমি পাপ কৰিলোঁ। তাতে মুচিয়ে ক'লে, এতিয়া জিহুৱাৰ আজ্ঞা কিয় লংঘন কৰিছা? তোমালোকৰ সেই কাৰ্য সামফল নহ'ব, তোমালোকে উঠি নাযাবা, কাৰণ জিহুৱা তোমালোকৰ মাজত নাই, গ'লে শত্ৰুৰ আগত পৰাজয় হ'বা। কিয়নো অমালিকীয়া আৰু কনানিয়া লোকসকল সেই ঠাইত তোমালোকৰ আগত আছে, আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ'বা। তোমালোক জিহুৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত জিহুৱা তোমালোকৰ লগত নাথাকিব। তথাপি তেওঁলোকে কুসাহ কৰি পৰ্বতৰ টিঙলৈ উঠি গ'ল, কিন্তু জিহুৱাৰ নিয়ম চন্দুক আৰু মুচি চাউনীৰ পৰা নগ'ল। থকা অমালিকীয়া আৰু কনানিয়া লোকসকল নামি আহি তেওঁলোকৰ কিছুমানক বধ কৰিলে, আৰু সমালৈকে তেওঁলোকক আঘাত কৰি কৰি খেদিলে।